Vivo,
Bueno,
te
pues
por.
vivo ahora mismo para vos, pechadome.
Claro.
Moa, vivo ahora mismo para vos, paoni.
Cocla.
Moa, vivo ahora mismo para vos, pechadone. Moa,
Kiolpo.
vivo ahora mismo para vos, pechadone. মোকনি খালি গোটেই গোটেইখিনি কৰি দিবি আগতে পাৱাৰফুল মানুহ মই মহাদেৱ বুলি আৰু গম পাৱ নাই
পাওঁ মহাদেৱ নহয় তই
তাৰে বহুত পাৱাৰফুল মানুহ নি কেলা মোক কি কৰিবিনো কেলা মোক কণি গুটি ফালি দিবি
একো নকৰো তোক
কুটি কুটি কৰি দিবি কুটি কুটি এনেকে এনেকে কাটি 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 মই শূন্য বুলি গম পাওঁ নাই তাহলে মই মহাদেৱ নহয় বুলি ওম শাম্ব শিৱাম তেনেকে ক'লে একেবাৰে মই ফোন কৰিছো পাব্লিছো কৰিছে বোলে মোৰ ওপৰত কচোন ক সবতে কৰি দে মোৰ পপুলাৰটো নালাগে মই ইমান দিনৰ মূৰত আহিল নাই আকৌ
তই মোৰ ঘৰতে অহা নাই নহয় বহুত দিন অহা
মই
নাই
আহিল নাই আকৌ আছিল নে
তই
মই
আছিলি
আছো
কিন্তু
নে
অহা নাই নহয় বহুত দিন
মই
আজি
আছো নে আছো নে
তই আছ
মই সত্য হয় নে
তই সত্য
মই পৰম সত্য
তেতিয়াহ'লে
হবই লাগিব মই পৰম সত্য
তই কেতিয়া আহিবি
মোক গুলিয়াই দিবি নে ভাবুকি দিয় মানে কি কৰ মই একদম সৰু মানুহ দেই
তই
কিন্তু
কেতিয়া
মোৰ
আহিবি
মানুহ
কেতিয়া
যে ভয় হয় না মই শূন্য গম পাওঁ নহয়
তই আহিবি কেতিয়া
মই মহাশূন্য
তই বিয়া কেতিয়া পাতিবি
মই এতিয়া আৰু লেভেলত গুচি গলো মই নেক্সট লেভেলত গুচি
তই
গলো
বিয়া কেতিয়া পাতিবি
মোৰ বিয়া চিয়া পাতিবলৈ কোনো নাহে আৰু মোৰ চাকৰি তাকৰি নাই যায় কোনোবাই গম নাই কিন্তু মই যিটো হয় মোক কিবা মই মেথি লোৱা দেই
চাকৰি থাকিলেহে বিয়া
মোক
পাতিব
এনেকে
পাৰি চাকৰি নাথাকিলেও বিয়া
মোক
পাতিব
এখন
পাৰি
বনাইছে এনেকে মোক এইটো এক্সপিৰিয়েঞ্চ ল'বলৈ দিছে মোক মোক একোৱেই নালাগে ন মই এতিয়া কি কৰোঁ কেলা কচোন
তই এটা
কি
এতিয়া
কৰোঁ বাৰু
এতিয়া এটা
মই কি কৰিলে ভাল হ'ব নেক্সট ষ্টেপটো কচোন কেলা তই তই
এটা
আমেৰিকা কেলা আমাক তই কেলা হেৰি কোন কি কেলা মই কৈছো মোৰ পাব্লিছে কওঁ নে কি কওঁ মাহৰ নে কেলা মোৰ ঘৰটো হেৰি
তই এটা
মোৰ এইটো চিঞৰি হয় এইটো এই যোৰহাটত মই কৈছো এই মোক শিৱ শক্তি মই ইয়াতে আছো মোক কি কৰ কওঁ কেলা
তই এটা কোৱাটাৰ লৈ আহি খা
মই চাইকেলে চলাওঁ আজিকালি
কোৱাটাৰ এটা লৈ আহি খা
হা
কোৱাটাৰ এটা লৈ আহ আৰু খা
কোৱাটাই মোক কি কৰিব পাৰিবনো
এটা কোৱাটাৰ লৈ আহ আৰু খা
কোননো তই
তয়ে মই
তই এয়াই হয় এয়াই এয়াই এতিয়া এয়াই যেনহে লাগিছে কেলা এইটো ভইচ মোৰ সেই মানুহজনৰ লগাই নাই এয়াই কেলা তই এয়াই ইউজ কৰিছ এআই চিধাই লাগিছে কেলা এআই কেলা মই ভাল নাপাওঁ আকৌ দেই মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কটি মাৰিম কেলা মই মাত চাত ভগা হা মই এতিয়া বহি আছো ফাগুনৰ বতাহত এইখন আগত মোৰ শেৱালি ফুল আছে শেৱালি ফুলৰ
ফাগুনৰে
বতাহ আছে
পচুৱাই
মোৰ ঘৰৰ আগত মোৰ শেৱালি ফুল এজোপা
আচলকে
কেনেকৈ দেখিবলৈ পাবি
উৰুৱাই
মোৰ মোৰ ঘৰৰ আগত
ফাগুনৰে পচুৱাই
ঘৰৰ আগত শেৱালি ফুল দুজোপা দেখিবলৈ পাবি
আচলকে
হা
উৰুৱাই
আগত বাঁহনি আছে
না 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 নি না
মোৰ
না
কাৰোবাক
না
কিবা
নি
কৈছে নেকি
না
তুমি
না
তুমি
নাই
কাৰোবাক কিবা
ফাগুনৰে
কৈছো নেকি তুমি
পচুৱাই
মই কাৰোবাক
আচলকে
ভাল পাওঁ নেকি কচোন মই কিবা এটা হেল্প খুজিছো নেকি কাৰোবাক
তই কচোন তই কি গাইছিলি কচোন মোৰ কথা কি কৈছিলি
মই কিনো মই একোৱেই নহয় মই কি বস্তুটো মই জানোৱেই নাপাওঁ
তই
নেকি
কি তই
মই
কি
যিটো গম পাই আছো নহয় মই আজিকালি ডেডলি হয় মানুহটো মই আনি নি গুচি গ'লো নহয় অৰুণাচল
যাগে যা মই আমু
তই
দিওঁ
কি
বে
কৰ
মই আমু দি তই আমু দে তই মই আমু দে থাকিলা
মই মানে নকওঁ আৰু এই লাইফটো মই যি দেখাইছে দেখাইছে চবতকৈ
চব
ডাঙৰ
ঠিক
কথা
হ'ব
হৈছে
চব
গম
ঠিক
পাৱ
হ'ব তই ৰখি থাকে এই মাহটো চা
চবতকৈ ডাঙৰ কথা হ'ল মই যদি ভক্তিও কৰিব পাৰিছো মই মহাদেৱক কিবাতে কৰিব পাৰিছো সেই কথা
তই এই মাহটো
মই
চা
একদম জিৰ' যে মই সেইটো গম পাই গৈছো ন সেইটো কাৰণে মই ভয় নকৰোঁ
সেইকাৰণে ৰামায়ো ভয়
মই
নকৰে
একেবাৰে জিৰ' নহয়
ৰামাক সুধিবিচোন ৰামাই কিয় ভয় নাখায়
এই মই কাকো কথা নহয় মই আছো নহয় মোৰ আকৌ বেলেগৰ কথা মোক কেলে লাগে মোক মই কি নহয় নি
আৰু এইটো কি দত্ত
মই নহয় মই আছো নে
দত্ত দত্তৰ ওচৰত গৈছেনে দত্ত
জয় শিৱৰাম দেই মই কথা এখন পাতিলো বাকী তুমি যি কৰা তোমাৰ ইচ্ছা আৰু দেই
কথা
বাকী
যে পাতিছ কথা যে পাতিছ
মই গুৱাহাটী পৰহিলৈ গৈ আছো নি
তই যেতিয়াই আহ তই কথা পাতিছ গাটো চুইছ মোৰ শুঙিছ আৰু কি কি লাগে তাতকে আৰু কি বালটো লাগে বে পাইছ
নালাগে আপুনি যেতিয়া
শুন, মোৰ লগত মোৰ লগত
মই
কথা
সৰুতে থাকোতে
মোৰ
আপুনি
মোৰ
যেতিয়া
মোৰ লগত কথা
ঘটনা কৈছে
মোৰ
আপুনি
লগত
কথা
কথা
শুনিছে।
পাতিছ, মোক দেখিছ, মোৰ
এয়া
গাটো
তুমি ভালকে
চুইছ,
বালৰ কেলা,
হা? তাত
এয়া এয়া এয়া
এ বালৰ কেলা এয়াই চেয়াই নহয়। শুন, তই তোক মই কৈছো নহয়,
এয়া এয়া
তই মোক চুইছ নাই গাটো,
আপুনি নেক্সট লেভেল গুচি গ'ল।
এ
এয়া হয়
তেৰিকা বালটো মোক কথাখিনি নুশুন কিয়, মোক তই চুইছ।
তেতিয়াহ'লে মই হেৰি চাম,
90 বছৰ,
লাগে মোক কাম
90 বছৰ বয়স যেতিয়া তোৰ হ'ব,
ভিডিঅ' কল কৰিব নহয়, এয়া
নকৰো।
আপুনি যোৱা
শুন,
তহঁতি তহঁতি কেলা না হওক,
এই যেতিয়া তোৰ বয়স 90 হ'ব,
মই
90
থাকিমগে লাষ্টত।
মোৰ তোৰ যেতিয়া বয়স 90 হ'ব তেতিয়া তই তোৰ
তহঁতি
নাতিনী
না
আৰু
হওক,
কবি।
তহঁতি এয়াই তহঁতি চা আৰ্টিষ্ট ফ্লেট কেলা চিলভাইছ মণি
হ'ব যা, থ মই আহোঁ।